নমস্কাৰ। আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পুৱাৰ আঞ্চলিক বাতৰি পঢ়িছো জুবি শৰ্মা হৰুৱাই। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়াৰ পৰা 20 আগষ্টৰ দিনটো চতিয়া দিৱস হিচাপে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। তিনিদিনীয়া ভ্ৰমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ব্ৰুনেইৰ চুলতান হাজী হাজদাল বোলকিয়াৰ সৈতে আলোচনা। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত লক্ষীমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভাৱ তিথি উপলক্ষে আজি পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰ ৰাজ্যৰ সত্ৰ নামঘৰ আৰু পেৰিছ পেৰা অলিম্পিকত কালি ষষ্ঠ দিনা 5টা পদক জয়েৰে ভাৰতৰ পদকৰ সংখ্যা 20লৈ বৃদ্ধি। এতিয়া শুনক বিতং বাতৰি। ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়াৰ পৰা চৰকাৰীভাৱে প্ৰতিবছৰে 20 আগষ্টত চতিয়া দিৱস পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছে। তদুপৰি চতিয়া থানাক ঐতিহ্য ক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰ হিচাপে গঢ়ি তোলাৰ বাবে ৰাজ্য চৰকাৰে 5 কোটি টকা আগবঢ়োৱাৰ কথাও তেওঁ সদৰি কৰিছে। 4দিনীয়া ভ্ৰমণসূচীৰে 5খন জিলালৈ যোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে কালি প্ৰথম কাৰ্যসূচী হিচাপে ভাৰত ত্যাগ আন্দোলনৰ অনন্য স্মৃতি বহন কৰা ঐতিহাসিক চতিয়া থানা পৰিদৰ্শন কৰি এই কথা ঘোষণা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে 20 আগষ্টৰ দিনটো চতিয়া দিৱস হিচাপে পালন কৰা পৰম্পৰা 1920 চনৰ পৰা আৰম্ভ হৈছে যদিও এতিয়াৰ পৰা চতিয়া ৰাজ্যৰ সহযোগত আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত চৰকাৰীভাৱে এই দিৱস পালন কৰা হ'ব। চতিয়া থানা সংৰক্ষণ কৰাৰ বাবে ৰাজ্য চৰকাৰে ইতিমধ্যে পদক্ষেপ লোৱা বুলি উল্লেখ কৰি তেওঁ কয় যে 1942 চনৰ 20 আগষ্টত যিসকল ব্যক্তিৰ প্ৰচেষ্টাত পতাকা উত্তোলনৰ কাম সম্ভৱ কৰি উঠিছিল সেই মহান স্বাধীনতা যুঁজাৰুসকলৰ প্ৰতিমূৰ্তিৰ লগতে এখন বৃহৎ উদ্যান নিৰ্মাণ হৈ উঠিলে থানাখনক কেন্দ্ৰ কৰি সমগ্ৰ পৰিসৰটো এখন ঐতিহ্য ক্ষেত্ৰ আৰু পৰ্যটন ক্ষেত্ৰলৈ ৰূপান্তৰ হ'ব। ইয়াৰ বাবে স্থানীয় বিধায়ক পদ্ম হাজৰিকাক পৰিকল্পনা প্ৰস্তুত কৰিবলৈ তেওঁ আহান জনায়। এই প্ৰকল্পৰ বাবে ৰাজ্য চৰকাৰে প্ৰথম অৱস্থাত 5 কোটি টকা আগবঢ়াব আৰু প্ৰয়োজনত অধিক পুঁজিৰ যোগান ধৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ব্ৰুনেইৰ চুলতান হাজী হাজদাল বোলকিয়াৰ সৈতে আলোচনাত মিলিত হ'ব। দুয়োগৰাকী নেতাৰ মাজৰ এই আলোচনাত দ্বিপাক্ষিক সম্পৰ্কৰ সকলো দিশ আৰু সহযোগিতাৰ নতুন ক্ষেত্ৰ অন্বেষণৰ বিষয়টো সামৰি লোৱাৰ সম্ভাৱনা আছে। শ্ৰীমোদী ব্ৰুনেই আৰু ছিংগাপুৰৰ দ্বিদেশীয় ভ্ৰমণসূচীৰ প্ৰথম পৰ্যায়ত কালি বন্দৰ চেৰী বেগৱানত উপস্থিত হয়। চহৰখনত উপস্থিত হোৱাৰ সময়ত দেশখনৰ যুৱৰাজ তথা প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ জ্যেষ্ঠ মন্ত্ৰী হাজী আল মুহতাদি বিল্লাহে প্ৰধানমন্ত্ৰীক আনুষ্ঠানিকভাৱে আদৰণি জনায়। শ্ৰীমোদী দ্বিপাক্ষিক ভ্ৰমণসূচীৰে ব্ৰুনেইলৈ যোৱা প্ৰথমগৰাকী ভাৰতীয় প্ৰধানমন্ত্ৰী। তেওঁ ভাৰত আৰু ব্ৰুনেইৰ মাজত কূটনৈতিক সম্পৰ্ক স্থাপনৰ 40 বছৰীয়া বাৰ্ষিকীৰ উপলক্ষে দেশখনলৈ গৈছে। প্ৰধানমন্ত্ৰী মোদীয়ে কালি বন্দৰ চেৰী বেগৱানত থকা ভাৰতীয় উচ্চায়োগৰ নতুন খণ্ডপীঠ মুকলি কৰে। তেওঁ লগতে ওমৰ আলী ছেইফুদ্দিন মছজিদো পৰিদৰ্শন কৰে। প্ৰধানমন্ত্ৰী মোদী তেওঁৰ যাত্ৰাৰ দ্বিতীয় পৰ্যায়ত আজি ছিংগাপুৰৰ প্ৰধানমন্ত্ৰী লৰেন্স ৱোঙৰ আমন্ত্ৰণ মৰ্মে দেশখনলৈ বুলি ৰাওনা হ'ব। ভ্ৰমণকালত নেতা দুগৰাকীয়ে ভাৰত আৰু ছিংগাপুৰৰ মাজৰ কৌশলগত সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা চলাব আৰু পাৰস্পৰিক স্বাৰ্থজড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় লৈ মত বিনিময় কৰিব। প্ৰধানমন্ত্ৰী মোদী প্ৰায় 6 বছৰৰ মূৰত ছিংগাপুৰলৈ যাব। ভাৰত আৰু ছিংগাপুৰৰ মাজত শক্তিশালী প্ৰতিৰক্ষা সহযোগিতা আছে। উত্তৰ লক্ষীমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হ'ব। আজি বৈঠকত চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰাৰ সম্ভাৱনা আছে। 4দিনীয়া ভ্ৰমণসূচীৰে 5খন জিলালৈ যোৱা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা কালি বিয়লি লক্ষীমপুৰত উপস্থিত হৈছে। কেবিনেটৰ পূৰ্বে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি কেইবাটাও প্ৰকল্প উদ্বোধন কৰাৰ লগতে কেইবাটাও আধাৰশিলা স্থাপন কৰিব। তেওঁ লক্ষীমপুৰ নগৰৰ সমীপৰ জাপি সজিয়াৰ জাবৰ নিষ্কাশন প্ৰকল্প উদ্বোধন কৰাৰ লগতে সাৱতীৰ ISDT ষ্টেডিয়াম নকাৰী উড়ান সেতু ঘাগৰ দলং নিৰ্মাণৰ অগ্ৰগতিৰ বুজ ল'ব। প্ৰধানমন্ত্ৰী উচ্চতৰ শিক্ষা অভিযান আঁচনিৰ অধীনত ৰাজ্যৰ 31খন উচ্চ শিক্ষানুষ্ঠানলৈ মুঠ 229,55,000 টকাৰ পুঁজি আবণ্টন দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। সেই অনুসৰি কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই আঁচনিৰ জৰিয়তে বহুমুখী শিক্ষা আৰু গৱেষণা বিশ্ববিদ্যালয়ৰ অধীনত ডিব্ৰুগড় বিশ্ববিদ্যালয়লৈ 100 কোটি টকা আবণ্টন দিয়া হ'ব। ইফালে লিংগ সমতা আৰু অন্তৰ্ভুক্তি পদক্ষেপৰ উৎপাদনৰ অধীনত উচ্চ শিক্ষানুষ্ঠানসমূহৰ বাবে জিলাভিত্তিক মুঠ 20 কোটি টকা আবণ্টন দিয়া হ'ব। সেই অনুসৰি বাক্সা জিলা গুৰেশ্বৰ মহাবিদ্যালয় বৰমা মহাবিদ্যালয় বিবি কিষাণ মহাবিদ্যালয়লৈ 3 কোটি টকাকৈ জ্ঞানপীঠ ডিগ্ৰী মহাবিদ্যালয়লৈ 96,40,000 টকা আৰু শালবাৰী মহাবিদ্যালয়লৈ 3,60,000 টকা আবণ্টন দিয়া হ'ব। আনহাতে কাছাৰ জিলা জনতা মহাবিদ্যালয় কাছাৰলৈ 4 কোটি টকা, গুৰুচৰণ মহাবিদ্যালয়লৈ 3 কোটি, পশ্চিম শিলচৰ মহাবিদ্যালয়লৈ 1,50,000, কাছাৰ মহাবিদ্যালয়লৈ 25,00,000, চৰকাৰী আদৰ্শ মহাবিদ্যালয় বৰখলালৈ 40,00,000, জে এন সিং মহাবিদ্যালয়লৈ 20,00,000, এম চি দাস মহাবিদ্যালয়লৈ 5,00,000 আৰু শিলচৰ মহাবিদ্যালয় আৰু কন্যা মহাবিদ্যালয়লৈ 30,00,000 টকাকৈ আবণ্টন দিয়া হ'ব। ইফালে মহাবিদ্যালয় সবলীকৰণ অনুদানৰ সহায়ত 14খন প্ৰাদেশিককৃত মহাবিদ্যালয়ত মুঠ 69,55,000 টকা পুঁজি আবণ্টন দিয়া হ'ব। সেই অনুসৰি শ্ৰীমন্ত শংকৰ মাধৱ মহাবিদ্যালয়, কে চি দাস বাণিজ্য মহাবিদ্যালয়, মঙলদৈ মহাবিদ্যালয়, কন্যা মহাবিদ্যালয়, আৰ কে নগৰ মহাবিদ্যালয়, হাতেখাদী মহাবিদ্যালয়, এছ কে ৰয় মহাবিদ্যালয়, লক্ষীমপুৰ বাণিজ্য মহাবিদ্যালয়, বৰপথাৰ মহাবিদ্যালয়, ধেমাজি ছোৱালী মহাবিদ্যালয়, লক্ষীপুৰ মহাবিদ্যালয়, মানৱেন্দ্ৰ শৰ্মা ছোৱালী মহাবিদ্যালয় আৰু থংনকৰে মহাবিদ্যালয়লৈ 5 কোটি টকাকৈ আৰু বামুণ্ডী মহাবিদ্যালয়লৈ 4,09,55,000 টকা আবণ্টন দিয়া হ'ব। ইয়াৰ উপৰি বিশ্ববিদ্যালয় সবলীকৰণ অনুদানৰ সহায়ত কটন বিশ্ববিদ্যালয় আৰু বড়োলেণ্ড বিশ্ববিদ্যালয়লৈ 20 কোটি টকাকৈ পুঁজিৰ আবণ্টন দিয়া হ'ব। কাইলৈ অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। শ্ৰোতাসকলে আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ 456 সংখ্যক তিৰুভাৱ তিথি আজি ৰাজ্যজুৰি পালন কৰা হৈছে। এই উপলক্ষে ৰাজ্যৰ প্ৰতিটো সত্ৰ নামঘৰত পুৱাৰে পৰা নাম প্ৰসংগৰ আয়োজন কৰা হৈছে। সত্ৰনগৰী বৰপেটাত পুৱাৰে পৰা কীৰ্তন মহোৎসৱৰ আয়োজন কৰা হৈছে। পুৱা গীত আৰু ভতিমাৰ অন্তত সত্ৰৰ মুখ্য পাঠকৰ নেতৃত্বত নৃত্য প্ৰসংগ অনুষ্ঠিত হোৱাৰ পাছতে ভাগৱত পাঠ ঘোষা কীৰ্তন অনুষ্ঠিত হ'ব। বিয়লি বৰপেটা বৃন্দাবন হাতীৰ ভকতসকলে কীৰ্তন মহোৎসৱ উপলক্ষে কৰভাৰ প্ৰদান কৰিব। ইফালে কোচবিহাৰৰ মধুপুৰ সত্ৰতো আজি দিনজোৰা কাৰ্যসূচীৰে গুৰুজনাৰ তিৰুভাৱ তিথি পালন কৰা হৈছে। ঐতিহাসিক ঢেকীয়াখোৱা বৰ নামঘৰতো দিনজোৰা কাৰ্যসূচীৰে শ্ৰীমন্ত শংকৰদেৱৰ তিৰুভাৱ তিথি উদযাপন কৰা হৈছে। এই উপলক্ষে পুৱাৰে পৰা বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱসকলে শৰাই নৈবেদ্য লৈ গুৰুজনাৰ ওচৰত সেৱা আগবঢ়ায়। সত্ৰবিধ মাজুলীতো গুৰুজনাৰ তিৰুভাৱ তিথি উলহ মালহেৰে পালন কৰা পৰিলক্ষিত হৈছে। মাজুলীৰ সত্ৰ আৰু নামঘৰসমূহ সজাই পৰাই পুৱাৰে পৰাই নাম প্ৰসংগৰে মুখৰ হৈ পৰিছে। মাজুলীৰ 35খন সত্ৰ আৰু 300+ নামঘৰত গুৰুজনাৰ তিথি উপলক্ষে হৰিনাম কীৰ্তনৰ ধ্বনিৰে মুখৰ হৈ পৰিছে বুলি আমাৰ স্থানীয় সংবাদদাতাই জানিবলৈ দিয়ে। ৰাজ্যৰ উচ্চ শিক্ষা আৰু বিদ্যালয় শিক্ষা বিভাগৰ উদ্যোগত কাইলৈ ডিব্ৰুগড় বিশ্ববিদ্যালয় ৰংঘৰ প্ৰেক্ষাগৃহত 63সংখ্যক শিক্ষক দিৱসৰ কেন্দ্ৰীয় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত চলিত বৰ্ষৰ কৃতি শিক্ষকৰ বঁটা লাভ কৰা শিক্ষকসকলক ৰাজ্যিক বঁটা প্ৰদান কৰা হ'ব। তদুপৰি লাভৰ মূল্যায়নত A++ আৰু A+ তথা বিশ্ববিদ্যালয় অনুদান আয়োগৰ পৰা স্বায়ত্তশাসিত মৰ্যাদা লাভ কৰা মহাবিদ্যালয়ৰ অধ্যক্ষসকলৰ লগতে পেটেণ্ট লাভ কৰা মহাবিদ্যালয়সমূহৰ শিক্ষকসকলক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ব। অনুষ্ঠানত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা মুখ্য অতিথি আৰু শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগু সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব। ৰাজ্য চৰকাৰৰ বিত্ত বিভাগে অভিনন্দন শিক্ষাৰ ঋণ হ্ৰাস সাহায্য আঁচনিৰ দ্বিতীয় পৰ্যায়ৰ কথা ঘোষণা কৰিছে। শিক্ষা ঋণৰ ক্ষেত্ৰত 50,000 টকা পৰ্যন্ত ৰাজ সাহায্য প্ৰদানেৰে শিক্ষাৰ্থী আৰু তেওঁলোকৰ অভিভাৱকসকলৰ বিত্তীয় বোজা লাঘৱ কৰাৰ উদ্দেশ্যে গ্ৰহণ কৰা এই আঁচনিখনৰ পৰ্টেলটো কাইলৈৰ পৰা 20 অক্টোবৰলৈ 45 দিনৰ বাবে খোলা থাকিব। উল্লেখযোগ্য যে অসমৰ লগতে আন ঠাইতো উচ্চ শিক্ষা গ্ৰহণ কৰি থকা শিক্ষাৰ্থীৰ লগতে বৰ্তমানৰ সাংসদ বিধায়ক পঞ্চায়তৰ কৰ্মকৰ্তা আৰু চৰকাৰী বা চৰকাৰী ৰাজহুৱা খণ্ড স্থায়ী কৰ্মচাৰীসকলৰ সন্তানেও এই আঁচনিৰ সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ লগতে আঁচনিখনৰ সুবিধা গ্ৰহণ কৰা শিক্ষাৰ্থীগৰাকী অসমৰ স্থায়ী বাসিন্দা হোৱাৰ লগতে প্ৰতিগৰাকী শিক্ষাৰ্থীয়ে মাত্ৰ এবাৰৰ বাবেহে এই সুবিধা লাভ কৰিব বুলি উল্লেখ কৰিছে। উল্লেখযোগ্য যে বিবেচিত হোৱা শিক্ষাৰ্থীসকলে আৱাসিক প্ৰমাণ পত্ৰ, পৰিচয় পত্ৰ, ঠিকনা প্ৰমাণ পত্ৰ, বেংক ঋণৰ নথি পত্ৰ লগতে অভিভাৱকৰ পৰিচয় প্ৰমাণ পত্ৰ DIDS.assam.gov.in ৰ জৰিয়তে অথবা 1800-2026-256 নম্বৰ যোগাযোগ কৰি অভিনন্দন আঁচনিত আবেদন কৰিব পাৰিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ উপস্থিতিত আজি নতুন দিল্লীত কেন্দ্ৰীয় চৰকাৰ, ত্ৰিপুৰা চৰকাৰ আৰু নেচনেল লিবাৰেচন ফ্ৰণ্ট অব ত্ৰিপুৰা NLFT আৰু অল ত্ৰিপুৰা টাইগাৰ ফৰ্চ এ টি টি এফৰ প্ৰতিনিধিসকলৰ মাজত এখন চুক্তি স্বাক্ষৰিত হ'ব। চুক্তি সম্পাদনৰ সময়ত ত্ৰিপুৰা মুখ্যমন্ত্ৰী মানিক সাহা আৰু গৃহ মন্ত্ৰালয় তথা ত্ৰিপুৰা চৰকাৰৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকিব। গৃহ মন্ত্ৰালয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উগ্ৰবাদ হিংসা আৰু সংঘৰ্ষমুক্ত উন্নত উত্তৰ পূৰ্বাঞ্চলৰ গঢ়াৰ দৃষ্টিভংগী বাস্তৱায়িত কৰাৰ উদ্দেশ্যে অক্লান্তভাৱে কাম কৰি আহিছে। কেন্দ্ৰীয় চৰকাৰে উত্তৰ পূৰ্বাঞ্চললৈ শান্তি আৰু সম্প্ৰীতি অনাৰ বাবে ইতিমধ্যে 12খন গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিছে। ইয়াৰ ভিতৰত ত্ৰিপুৰা সম্পৰ্কীয় 3খন চুক্তিও আছে। নৰেন্দ্ৰ মোদী চৰকাৰৰ দ্বাৰা স্বাক্ষৰিত বিভিন্ন চুক্তিৰ বাবে প্ৰায় 10,000 উগ্ৰপন্থীয়ে অস্ত্ৰ ত্যাগ কৰি মূল সুঁতিলৈ ঘূৰি আহিছে। পশ্চিমবংগৰ সাহিত্য নাটক আৰু চলচ্চিত্ৰ জগতৰ কেইবাগৰাকীও আশায়ী ব্যক্তিয়ে আজি কৰ চিকিৎসালয়ৰ ঘটনাক লৈ ৰাজ্য চৰকাৰে প্ৰদান কৰা সন্মান ঘূৰাই দিয়াৰ কথা ঘোষণা কৰিছে। সন্মান ঘূৰাই দিয়া ব্যক্তিসকলৰ ভিতৰত অভিনেতা সুদীপ্ত চক্ৰৱৰ্তী, নাট্যকৰ্মী বিপ্লৱ বংগোপাধ্যায় আৰু প্ৰসিদ্ধ অভিনেতা চন্দন সেন আছে। পেৰিছ পেৰা অলিম্পিকত ভাৰতে কালি 5টাকৈ পদক লাভ কৰে। এই পদক জয়েৰে ভাৰতে এতিয়ালৈকে লাভ কৰা মুঠ পদকৰ সংখ্যা 20লৈ বৃদ্ধি হ'ল। ইয়াৰে 3টা সোণ, 8টা ৰূপ আৰু 9টা ব্ৰঞ্জৰ পদক। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পেৰা অলিম্পিকত পদক জয় কৰা ভাৰতীয় খেলুৱৈসকলক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে এইসকল খেলুৱৈক লৈ ভাৰত আজি গৰ্বিত। কালি অনুষ্ঠিত মহিলা 400 মিটাৰ টি টুৱেণ্টি শাখাৰ দৌৰত দীপ্তি জীৱনজীয়ে ব্ৰঞ্জৰ পদক লাভ কৰাৰ বিপৰীতে পুৰুষৰ টি 63 হাই জাম্প শাখাত শাৰদ কুমাৰে গোপ আৰু মৰিয়প্পান থাংগাভিলুৱে ব্ৰঞ্জৰ পদক লাভ কৰে। আজিৰ খেলৰ সপ্তম দিনত ভাৰতীয় দলটোৱে আন কেইবাটাও প্ৰতিযোগিতাত পদক জয়ৰ লক্ষ্যৰে অংশগ্ৰহণ কৰিব। ভাৰতীয় কেইবাগৰাকীও প্ৰতিযোগীয়ে আজি চাইক্লিঙেৰে অভিযান আৰম্ভ কৰিব। আনহাতে ভাৰতীয় সময় অনুসৰি দিনৰ 1:35 পুৰুষৰ শ্বটপুটৰ F-46 শাখাৰ ফাইনেল খেলখন আৰম্ভ হ'ব। ভাৰতৰ শচীন খিলাৰী, মহম্মদ য়াছা আৰু ৰোহিত কুমাৰে এই শাখাত পদক জয়ৰ বাবে চেষ্টা চলাব। কাছাৰ জিলাৰ জিৰিঘাট কদমতলা নিবাসী ধৰ্মপ্ৰাণ মহিলা সুপ্ৰীতি নন্দীৰ যোৱা নিশা মৃত্যু হয়। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 85 বছৰ। এতিয়া শুনক আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ মুখ্য বাতৰি চমু অৱলোকন বৰষা শৰ্মাৰ পৰা।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ ভিতৰত ৰাজ্যত চাইবাৰ অপৰাধৰ বিসৰ্জন শিৰোনামৰ দৈনিক অসম কাকতে মুখ্য বাতৰি প্ৰকাশ কৰিছে। এই বাতৰিকে আমাৰ অসম কাকতে সপোনৰ সজাগৰ আৰক্ষীৰ জালত আৰু নিৰ্মাণ বাৰ্তা কাকতে মুখ্যমন্ত্ৰী ট্ৰেডিং এপত ধন বিনিয়োগ নকৰিব বুলি কৰা মন্তব্যক মুখ্য বাতৰি হিচাপে প্ৰকাশ কৰিছে। অসমীয়া খবৰ কাকতে এই বাতৰিটোকে হাজাৰ কোটি অনলাইন ট্ৰেডিং কেলেংকাৰী শিৰোনামৰ কলা ধন বজা কৰাৰ কৌশল অবৈধ ট্ৰেডিং শিৰোনামৰ দৈনিক অগ্ৰদূত কাকতে হাজাৰ কোটি লাংথনৰ বৃহৎ চক্ৰ উৎখাত শিৰোনামে দৈনিক জনমূলী কাকতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। বাছনিত উঠিও নিযুক্তি নাপালে 5,791গৰাকী ঠিকা শিক্ষকে শিৰোনামে অসমৰ প্ৰতিদান কাকতে মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে। দ্য চেণ্টিনেল কাকতে বুলেট প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মত বিনিময় কৰা বাতৰিটো পিএম মোডীজ এণ্ডাৰিং ইণ্টাৰেকশ্যন উইথ চিলড্ৰেন ইন ভূমি উইংছ হাৰ্টছ শিৰোনামে আৰু দি এছাম টিভিন কাকতে ৱেষ্ট বেংগল এছেম্বলি পাছেছ এণ্টি ৰেপ বিল শিৰোনামে মুখ্য বাতৰি প্ৰকাশ কৰিছে। বিজেপিৰ সদস্যগৰাকীৰ অভিযান কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ ভেটি শক্তিশালী হোৱাৰ বাবে 200 বছৰলৈ পৰিয়াল কেন্দ্ৰিক নহয় বুলি কৰা মন্তব্যত পেংগুল শিৰোনামে প্ৰায়কেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। কাকতসমূহে লক্ষীমপুৰত অনুষ্ঠিত হ'বলগীয়া কেবিনেট বৈঠকৰ বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰিছে। মৰাগাঁও কৰপাতিক সংযোগ কৰি ব্ৰহ্মপুত্ৰত নতুন দলং নিৰ্মাণ হোৱাৰ লগতে অসমৰ বাবে কেন্দ্ৰীয় চৰকাৰে 8,055 কোটি টকা ধাৰ্য কৰা বাতৰি প্ৰথম পৃষ্ঠাত দৈনিক কাকতসমূহে স্থান দিছে। বিপিএফ আৰু ইউ পি পি এল একত্ৰীকৰণ হোৱাৰ দিশে প্ৰথম ভাৰতীয় প্ৰধানমন্ত্ৰী হিচাপে বুনেইক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি গুৰুজনাৰ গৌৰৱভাতৃতি পালন আদি বাতৰি কাকতসমূহে গুৰুত্ব সহকাৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এয়া আছিল আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ বাতৰি অৱলোকন।
ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত এতিয়াৰ পৰা 20 আগষ্ট দুচতীয়া দিৱস হিচাপে পালন কৰা হ'ব বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা। 3দিনীয়া ভ্ৰমণসূচীৰে ব্ৰুনেই আৰু ছিংগাপুৰলৈ ৰাওনা হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি ব্ৰুনেইৰ চুলতান হাজিজ হজৰান বুলকিয়াৰ সৈতে আলোচনা। মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত লক্ষীমপুৰত আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ তিৰোভা তিথি উপলক্ষে আজি পুৱাৰে পৰা নাম প্ৰসংগৰে মুখৰ ৰাজ্যৰ সত্ৰ নামঘৰ আৰু পেৰিছ পেৰা অলিম্পিকত কালি ষষ্ঠ দিনা 5টা পদক জয়েৰে ভাৰতৰ পদকৰ সংখ্যা 20লৈ বৃদ্ধি। পুৱাৰ আঞ্চলিক বাতৰি ইমানেই। নমস্কাৰ।